আঁচনিসকলৰ কৰ্ম 7 অধ্যায়। তেতিয়া মহাপুৰোহিতে ষ্টিফানক সুধিলে, এইবোৰ কথা সঁচা নেকি? ষ্টিফানে ক'লে, হে ভাইসকল আৰু পিতৃসকল, মোৰ কথা শুনক। আমাৰ পূৰ্বপুৰুষ আব্ৰাহাম হাৰুণত বসবাস কৰাৰ আগেয়ে, যেতিয়া মেচপটেমিয়াত আছিল, সেই সময়ত গৌৰৱময় ঈশ্বৰে তেওঁক দেখা দি ক'লে, তুমি তোমাৰ দেশ আৰু জ্ঞাতিকুটুমক এৰি মই যি দেশ তোমাক দেখুৱাম সেই দেশলৈ যোৱা। তেতিয়া তেওঁ কল দিয়াসকলৰ দেশ এৰি হাৰুণ নগৰলৈ আহি বসতি কৰিলে। পাছত তেওঁৰ পিতৃৰ মৃত্যু হোৱাত আপোনালোকে যেতিয়া বসতি কৰা এই দেশলৈ ঈশ্বৰে সেই ঠাইৰ পৰা তেওঁক আনিলে। নিজৰ অধিকাৰৰ কাৰণে ঈশ্বৰে তেওঁক একোকে নিদিলে, এনেকৈ এখোজ মাটিও নিদিলে। কিন্তু তেওঁক আৰু তেওঁৰ ভাবি বংশৰ অধিকাৰৰ অৰ্থে ঈশ্বৰে এই দেশ দিব বুলি প্ৰতিজ্ঞা কৰিলে, যদিও আব্ৰাহামৰ সেই সময়লৈকে কোনো সন্তান নাছিল। ঈশ্বৰে তেওঁক এইদৰে কৈছিল, তোমাৰ বংশধৰসকলে বিদেশত প্ৰৱাস কৰিব, সেই দেশৰ মানুহে তেওঁলোকক 400 বছৰ ধৰি দাসত্বৰ বন্ধনত ৰাখিব আৰু অত্যাচাৰ কৰিব। ঈশ্বৰে ইয়াকো ক'লে, তেওঁলোকে যি জাতিৰ দাসত্ব খাটিব মই সেই জাতিৰ সুদবিচাৰ কৰিম, তাৰ পাছত তেওঁলোকে ওলাই আহি এই ঠাইতে মোৰ সেৱা উপাসনা কৰিব। ইয়াৰ পাছত ঈশ্বৰে আব্ৰাহামক সুন্নত কৰাৰ বিধান দিলে। সেয়েহে আব্ৰাহামে নিজৰ পুত্ৰ ইছহাক জন্ম হোৱাত 8 দিনৰ দিনা তেওঁ সুন্নত কৰিলে। পাছত ইছহাকৰ পুত্ৰ জাকুব আৰু জাকুবৰ পুত্ৰ 12 গোষ্ঠীৰ পিতৃকুল হ'ল। পাছত সেই পিতৃকুলসকল যোচেফৰ প্ৰতি ইশামবিদ হৈ তেওঁক মিছৰ দেশলৈ বেচিলে, কিন্তু ঈশ্বৰ তেওঁৰ সংগী আছিল। সকলো ক্লেশৰ পৰা ঈশ্বৰে উদ্ধাৰ কৰি তেওঁক মিছৰ দেশৰ ৰজা ফৰৌণৰ সাক্ষাতে অনুগ্ৰহ আৰু জ্ঞান দান কৰিলে, যাতে ফৰৌণে তেওঁক মিছৰ দেশৰ আৰু নিজৰ গৃহৰ অধিকাৰী পাতিলে। গোটেই মিছৰ আৰু কানান দেশত ভীষণ অকাল হোৱাত মহাক্লেশ হ'ল আৰু আমাৰ পিতৃপুৰুষসকলৰ খাদ্য বস্তুৰ অভাৱ হ'ল। কিন্তু জাকুবে মিছৰ দেশত শস্য থকাৰ কথা বাৰ্তা পাই প্ৰথমতে আমাৰ পিতৃপুৰুষসকলক তালৈ পঠালে। দ্বিতীয়বাৰ যোৱা যোচেফে ককায়েকসকলৰ ওচৰত নিজৰ পৰিচয় দিলে আৰু ফৰৌণেও যোচেফৰ পৰিয়ালৰ বিষয়ে জ্ঞাত হ'ল। তেতিয়া যোচেফে তেওঁৰ ককায়েকসকলক পিতৃ জাকুব আৰু জ্ঞাতিকুটুমসকলক মিছৰ দেশলৈ আনিবলৈ উভতাই পঠালে। তেওঁলোক মুঠ 75 আছিল। তাতে জাকুব মিছৰ দেশলৈ গ'ল। সেই ঠাইতে তেওঁৰ আৰু আমাৰ পিতৃপুৰুষ সকলো মৰিল। তেওঁলোকৰ দেশ ছিকিমলৈ নি মৈদাম দিয়া হ'ল। সেই মৈদাম আব্ৰাহামে ছিকিমত সমুৰৰ পুতেকহঁতৰ পৰা ধন দি কিনিছিল। ঈশ্বৰে আব্ৰাহামৰ আগত শপত কৰি যি প্ৰতিজ্ঞা কৰিছিল, সেই প্ৰতিজ্ঞা পূৰ্ণ হোৱাৰ সময় ওচৰ হোৱাত মিছৰত তেওঁৰ লোকসকল বৃদ্ধি পাই বিস্তাৰিত হ'ল। তাৰ পাছত মিছৰত আন এজন ৰজা আহিল। তেওঁ যোচেফৰ সম্বন্ধে নাজানিছিল। সেইজন ৰজাই আমাৰ জাতিৰ লোকসকলক প্ৰবঞ্চনা কৰি আমাৰ পূৰ্বপুৰুষসকলৰ প্ৰতি কুব্যৱহাৰ কৰিলে, এনেকৈ শিশুবোৰ জীয়াই নাথাকিবলৈ তেওঁলোকৰ নৱজাত কেঁচুৱাবোৰ বাহিৰত পেলাই দিবলৈ দিলে। সেই সময়তে মুচিৰ জন্ম হ'ল। তেওঁ ঈশ্বৰৰ দৃষ্টিত অতি সুন্দৰ আছিল। 3 মাহলৈকে তেওঁ পিতৃগৃহত প্ৰতিপালিত হৈছিল। পাছত তেওঁক বাহিৰলৈ পেলাই দিয়াত ফৰৌণৰ জীয়েকে তেওঁক তুলি নি নিজৰ পুত্ৰস্বৰূপে প্ৰতিপালন কৰিলে। মুচি মিছৰীয়সকলৰ সকলো বিদ্যাত শিক্ষিত হৈ উঠিল। বাক্য আৰু কাৰ্যত তেওঁ মহাক্ষমতাশালী হ'ল। যেতিয়া মুচিৰ বয়স প্ৰায় 40 বছৰ, তেতিয়া তেওঁ নিজৰ ইজৰাইলী ভাইসকলক চাবলৈ মন কৰিলে। এজন ইজৰাইলী লোকক অন্যায় ব্যৱহাৰ কৰা দেখি মুচিয়ে ইজৰাইলীজনৰ পক্ষক সমৰ্থন কৰিলে আৰু মিছৰীয়জনক প্ৰসাৰ কৰি সেই অন্যায় ব্যৱহাৰৰ প্ৰতিকাৰ কৰিলে। মুচিয়ে ভাবিছিল যে তেওঁৰ স্বজাতীয় ভাইসকলে হয়তো বুজিব ঈশ্বৰে যে তেওঁৰ হতুৱাই তেওঁলোকক মুক্তি কৰিব, কিন্তু তেওঁলোকে নুবুজিলে। পাছদিনাখন দুজন ইজৰাইলীয়ে নিজৰ মাজত যেতিয়া কাজিয়া কৰিছিল, তেতিয়া তেওঁ ওচৰলৈ গৈ তেওঁলোকক মিলন কৰিবৰ কাৰণে ক'লে, হে মোৰ লোকসকল, তোমালোক পৰস্পৰে ভাই হৈ ইজনে সিজনৰ প্ৰতি কিয় অন্যায় ব্যৱহাৰ কৰিছা? কিন্তু যিজনে নিজৰ নিকটৱৰ্তীজনক অন্যায় ব্যৱহাৰ কৰিছিল, তেওঁ মুচিক ঠেলা মাৰি আঁতৰাই ক'লে, আমাৰ ওপৰত কোনে তোমাক শাসনকৰ্তা আৰু বিচাৰক পাতিলে? কালি যেনেকৈ মিছৰীয়াজনক বধ কৰিলা, তেনেকৈ মোকো বধ কৰিব খোজানে? এই কথা শুনি মুচি মিডিয়ন দেশলৈ পলাই গৈ তাত প্ৰবাহীৰূপে থাকিল আৰু সেই ঠাইতে তেওঁৰ 2 পুত্ৰ জন্ম হ'ল। এনেদৰে 40 বছৰ পূৰ্ণ হ'ল। চিনাই পৰ্বতৰ ওচৰৰ অৰণ্যত এক জ্বলন্ত জোপোহাৰ শিখাৰ মাজত ঈশ্বৰৰ দূতে তেওঁক দৰ্শন দিলে। এই দৰ্শন দেখি মুচি আচৰিত হ'ল আৰু ভালদৰে চাবলৈ যেতিয়া ওচৰ চাপি গ'ল, তেতিয়া প্ৰভুৰ এই বাণী শুনিলে, মই তোমাৰ পিতৃপুৰুষসকলৰ ঈশ্বৰ, আব্ৰাহাম, ইছহাক আৰু জাকুবৰ ঈশ্বৰ। মুচি ভয়তে কঁপিবলৈ ধৰিলে আৰু সেই জ্বলন্ত পোহৰটো চাবলৈ সাহ নকৰিলে। পাছত প্ৰভুৱে তেওঁক ক'লে, তোমাৰ ভৰিৰ পৰা পাদুকা হুলুকুৱা, কিয়নো যি ঠাইত তুমি থিয় হৈ আছা সেয়ে পবিত্ৰ ভূমি। মিছৰ দেশত থকা মোৰ মানুহবোৰৰ দুৰৱস্থা মই নিশ্চয়কৈ দেখিছো আৰু তেওঁলোকৰ অৰ্তনাদো শুনিছো, সেয়েহে তেওঁলোকক উদ্ধাৰ কৰিবলৈ মই নামি আহিলো। এতিয়া আহা, মই তোমাক মিছৰ দেশলৈ পঠাওঁ। এইজনে হে মুচি, যিজনক তেওঁলোকে প্ৰত্যাখ্যান কৰি কৈছিল, কোনে তোমাক এজন শাসনকৰ্তা আৰু বিচাৰক পাতিলে? তেওঁৱেই সেইজন যিজনক ঈশ্বৰে শাসনকৰ্তা আৰু উদ্ধাৰকৰ্তা স্বৰূপে স্বৰ্গৰ দূতৰ দ্বাৰা জোপোহাৰ মাজত দেখা দি পঠাই দিলে। মুচিয়ে মিছৰ দেশত লোহিত সাগৰত আৰু মৰুভূমিৰ মাজত 40 বছৰলৈকে নানা অদ্ভুত লক্ষণ আৰু আচৰিত চেন দেখুৱাই তেওঁলোকক মিছৰৰ পৰা বাহিৰ কৰি আনিলে। এইজন মুচিয়েই ইজৰাইলী ভাইসকলক কৈছিল, ঈশ্বৰে তোমালোকৰ মাজৰ পৰা মোৰ নিচিনা এজন ভাওবাদী উৎপন্ন কৰিব। তেওঁৱে মৰুপ্ৰান্তত আমাৰ পূৰ্বপুৰুষসকলৰ সৈতে এক সহভাগিতাত আছিল। চিনয় পৰ্বতত স্বৰ্গদূতে তেওঁৰ সৈতেও কথা হৈছিল আৰু তেওঁৱেই আমাক জনাবলৈ জীৱনময় বাক্য পঠাইছিল। এইজনে আমাৰ উপৰপিতৃ, যিজনৰ কথা আমাৰ পূৰ্বপুৰুষসকলে মানিবলৈ অসন্মত হৈ তেওঁক অগ্ৰাহ্য কৰিছিল আৰু মিছৰ দেশলৈ উভতি যাবলৈ মনস্থ কৰিছিল। সেই সময়ত তেওঁলোকে হৰুণক ক'লে, মুচিয়ে আমাক মিছৰ দেশৰ পৰা বাহিৰ কৰি আনিলে, কিন্তু তেওঁৰ কি হ'ল আমি তাক নাজানো, গতিকে আমাক বাট দেখুৱাই নিবলৈ দেৱতাবোৰৰ মূৰ্তি সাজি দিয়ক। তেতিয়া তেওঁলোকে এটা ডামৰী মূৰ্তি সাজিলে আৰু সেই মূৰ্তিৰ আগত বলিদান উৎসৰ্গ কৰিলে। তেওঁলোকে নিজ হাতেৰে কৰা কাৰ্যত আনন্দ কৰিবলৈ ধৰিলে। তেওঁলোকৰ এই কাৰ্য দেখি ঈশ্বৰ তেওঁলোকৰ বিমুখ হ'ল। ঈশ্বৰে তেওঁলোকক আকাশৰ গ্ৰহ তৰাবোৰক পূজা কৰিবলৈ এৰি দিলে। ভৱদীসকলৰ পুস্তকত এইদৰে লিখা আছে, হে ইজৰাইল জাতি, তোমালোকে 40 বছৰলৈকে মোৰ প্ৰান্তত মোৰ কাৰণে পশু বলি আৰু নৈবদ্য উৎসৰ্গ কৰিছিলানে? তোমালোকে মূলকৰ তম্বু আৰু ৰিফন দেৱতাৰ তৰাৰ মূৰ্তিবোৰ পূজা কৰিবলৈ সাজিলা আৰু সেইবোৰকহে তোমালোকে গ্ৰহণ কৰিলা, সেয়েহে মই তোমালোকক বাবিল দেশৰ ফালে লৈ যাম। মৰু প্ৰান্তত আমাৰ পূৰ্বপুৰুষসকলৰ ওচৰত সাক্ষ্য তম্বু আছিল। ঈশ্বৰে মুচিক যিদৰে আজ্ঞা দিছিল আৰু মুচিয়ে যি আৰ্শী দেখিছিল সেই আৰ্শীতে এই তম্বুৰ তৈয়াৰ হৈছিল। পৰৱৰ্তী কালত আমাৰ পূৰ্বপুৰুষসকলে যীশুৱাৰে সৈতে সেই তম্বু কঢ়িয়াই এই ঠাইলৈ আনিছিল। সেই সময়ত আমাৰ পূৰ্বপুৰুষসকলৰ সন্মুখৰ পৰা ঈশ্বৰে অন্য জাতিবোৰক খেদাই দিয়াত তেওঁলোকে প্ৰৱেশ কৰি এই ঠাই অধিকাৰ কৰিলে। সেই তম্বু ডায়ুদৰ দিনলৈকে এই ঠাইত আছিল। ডায়ুদে ঈশ্বৰৰ দৃষ্টিত অনুগ্ৰহ পাই জাকবৰ ঈশ্বৰ থাকিবৰ কাৰণে এতিয়া আৱাস বনাবলৈ প্ৰাৰ্থনা কৰিলে, কিন্তু চলোমনেহে তেওঁলৈ এটা গৃহ নিৰ্মাণ কৰিলে, কিয়নো সৰ্বপৰিজনা হাতেৰে সজা গৃহবোৰত নাথাকে। এই বিষয়ে ভাওবদীয়ে কৈছিল, প্ৰভুৱে কৈছে, স্বৰ্গ মোৰ সিংহাসন আৰু পৃথিৱী মোৰ ভৰি পীড়া, মোৰ কাৰণে তুমি কেনেকুৱা গৃহ নিৰ্মাণ কৰিবা, নাইবা মোৰ জিৰণি লোৱা ঠাইয়েই বা ক'ত? মোৰ হাতে জানো এই আটাইবোৰ স্ৰজা নাই। হে থৰ ডিঙীয়া লোকসকল, হৃদয় আৰু কাণৰ চুন্নত নোহোৱা লোক, আপোনালোকে সদায় পবিত্ৰ আত্মাৰ প্ৰতিৰোধ কৰে। পূৰ্বপুৰুষসকলে যেনেদৰে কৈছিল আপোনালোকে সেইদৰেই কৰিছে। এনে কোনোবা ভাৱদী আছিলনে যিজনক আপোনালোকৰ পূৰ্বপুৰুষসকলে নিৰ্যাতন কৰা নাছিল? যিসকল ভাওবাদীয়ে ধাৰ্মিকজনৰ আগমনৰ কথা আগেয়ে কৈছিল, সেই ভাওবাদীসকলকো তেওঁলোকে হত্যা কৰিলে আৰু এতিয়া আপোনালোকে সেই ধাৰ্মিকজনকো শত্ৰুৰ হাতত সোধাই দি হত্যা কৰিলে। স্বৰ্গদূতবোৰৰ মাধ্যমেদি আপোনালোকে বিধান পায়ো সেই বিধান পালন নকৰিলে। ষ্টিফানৰ মৃত্যু। এইবোৰ কথা শুনি মহাসভাৰ সদস্যসকলৰ হৃদয় ষ্টিফানৰ প্ৰতি খঙত জ্বলি উঠিল আৰু নিজৰ দাঁত কৰিছিলে, কিন্তু তেওঁ পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ স্বৰ্গৰ ফাললৈ একেথৰে চাই ঈশ্বৰৰ মহিমা দেখিলে। তেওঁ যীশুক ঈশ্বৰৰ সোঁফালে থিয় হৈ থকা দেখিলে। ষ্টিফানে ক'লে, চাওক, মই স্বৰ্গৰ দুৱাৰ মুকলি হোৱা আৰু মানুহৰ পুত্ৰক ঈশ্বৰৰ সোঁফালে থিয় হৈ থকা দেখিলোঁ। তেতিয়া মহাসভাৰ সদস্যসকলে নিজৰ কাণত সোপা দি বৰ মাতেৰে চিঞৰি উঠিল আৰু সকলোৱে একেলগে তেওঁৰ ফালে চোঁচা ল'লে। পাছত তেওঁক ধৰি নগৰৰ বাহিৰলৈ উলিয়াই আনি শিল দলিয়াবলৈ ধৰিলে। সাক্ষীবোৰে নিজৰ নিজৰ কাপোৰবোৰ চৌল নামৰ এজনৰ ডেকাৰ ভৰিৰ কাষত থলে। তেওঁলোকে ষ্টিফানক শিল দলিয়াই থাকোঁতে তেওঁ প্ৰভুক স্মৰণ কৰি ক'লে, হে প্ৰভু যীশু, মোৰ আত্মা গ্ৰহণ কৰক। পাছত তেওঁ আঁঠুকাঢ়ি বৰ মাতেৰে ক'লে, হে প্ৰভু, এওঁলোকৰ বিৰুদ্ধে এই পাপ গণ্য নকৰিব। ইয়াকে কৈ তেওঁ ঢলি পৰিল আৰু মহা নিদ্ৰা গ'ল।